গুড ইভিনিং, এইটো আকাশবাণী কহিমা। চামলগা খবৰ পুৰি আছে হুকুম নংলা। পহিলা হেডলাইনছ, ডিমাপুৰ প্ৰেছ ক্লাবৰ 25 আলতুল যাদৱ হাৰ্নেচিং মিডিয়া ভাইব্ৰেন্সি ইম্প্ৰেছিং নিউজ ফ্ৰণ্টিয়াৰ টিম ডি মনাইছে। ৰাজ্যসভাৰ কনষ্টিটিউচন অফ ইণ্ডিয়া 75 ডাঙৰ মান মৌচি চাউল স্পেচিয়েল কথা বাৰ্তাটো চলু কৰিছে। নাগালেণ্ড গভৰ্ণৰ গানী চেম্পা 53rd বিজয় দিৱস চেলিব্ৰেশ্যনটো জাখামা মিলিটাৰী ষ্টেচন ডিগ্ৰুপ লৈছে আৰু 145 নাগা নাও জোৱানৰ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট ৰেলী আইজি ষ্টেডিয়াম কহিমাদি ভাগ লৈছে। এতিয়া পুৰা খবৰ। ডিমাপুৰ প্ৰেছ ক্লাব DPC-ৰ আজি চিলভাৰ জুবলিডো ডিমাপুৰ গভৰ্ণমেণ্ট কলেজ অডিটৰিয়ামটি হাৰ্নেচিং মিডিয়া ভাইব্ৰেন্সি ইম্প্ৰেছিং নিউ ফ্ৰণ্টিয়াৰ লগা টিম নিজেদি মনাইছে। নাগালেণ্ড লেজিছলেটিভ এছেম্বলি স্পীকাৰ শ্বৰিং এণ্ড লংকামাৰ্ডো স্পেচিয়েল গেষ্ট আৰু ইয়েৰ মিৰিয়ান আৰ্থাৰ ইহুমি ডেপুটি নিউজ ডাইৰেক্টৰ ফৰ এছিয়া পেচিফিক এট দ্য এছ'চিয়েটেড প্ৰেছটো টিম স্পীকাৰ থাকিছে। যোৱা কৰি থাকি আকাৰ লগতে কথা কৰি শ্ৰী লংকামাৰ পৰা DPC-ৰ লগতে যোৱা 25 সময় দি জাৰ্ণেলিজম লাগৰ প্ৰিন্সিপলছে কমিটমেণ্ট ৰক্ষাৰ কাৰণে বধাই দিছে। তেওঁৰ কৈছে কি প্ৰেছটো ডেমক্ৰেচি লগা আচল তাকুত আছে আৰু অৰ্গেনাইজেচনছ খান DPC নিচিনাটো মানুহখন লগা আৱাজ শুনাই দিবলৈ কাৰণে সবচে দৰকাৰ ভাগ আছে। স্পীকাৰ বা গল্টি জানকাৰী লগা সময় দি এথিকেল জাৰ্ণেলিজম লগা দৰকাৰ জনাই দিছে আৰু জাৰ্ণেলিষ্ট খান লগতে সুস্থ আৰু চাৰ্চ দি খাৰা হ'ব বুলি মনত হাই দিছে।
Big day to celebrate. We have a lot of seasoned reporters, editors amongst us who have contributed so much to the progress of the state, society. The last 35 years, where we were and where we are now, in that gap, many things have happened. I made you understand that the fraternity has not forgotten. I was once a part of the same fraternity and I remain truly yours till late.
শ্ৰীলংকামাৰ বা জুবলি লগা চুভেনিয়াৰ কভাৰটো বি ৰিলিজ কৰি দিছে। টিপ লগাৰ ৰিলিভেন্স জনাই কিনে শ্ৰীমতী হিউমিবা নতুন ফ্ৰণ্টিয়াৰ ইম্প্ৰেছ কৰি কিনা দুখ টিকাৰি খান গল্টি আৰু মিছা জানকাৰী মানুহখন লগা বিশ্বাস হেৰাই যোৱা আৰু 24/7 নিউজ চাইকেলছ লগা প্ৰেচাৰ স্থান লগতে চামনা কৰিবলৈ কৈছে। ডেপুটি কমিশনাৰ ডিমাপুৰ ডক্টৰ কিনু চংশি চাকপ্ৰা DPC লগতে 25 পুঞ্জাৰি কংগ্ৰেচুলেট কৰিছে আৰু প্ৰেছ ছেক্ৰেটাৰী আনি দিবা মিল মিলাপ দি কিনা গ্ৰাছ ৰুট ইছ্যুজ খান উঠাই দিয়া আৰু ডিমাপুৰ আৰু নাগালেণ্ডৰ উন্নতি কাম খান লগা কভাৰেজ ডাঙৰ হিচাপ দিয়াৰ কাৰণে বি মন খুচি জনাই দিছে। ৰাজ্যসভাৰ পৰা এটা স্পেচিয়েল কথা বাৰ্তাটো কনষ্টিটিউচন অফ ইণ্ডিয়া লগা 75 ডাঙৰ মান বৰফিচাল দি আজি চুৰু কৰি দি কিনা ইউনিয়ন ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন পৰা ট্ৰেজাৰী বেঞ্চ পৰা অপজিচন লগতে ফ্ৰীডম অব এক্সপ্ৰেছন আৰু কনষ্টিটিউচন বাচাই ৰখা লগা ইছ্যুজ দি টাৰ্গেট কৰিছে। কথা বাৰ্তা চুৰু কৰি দি কিনা তাৰ পৰা কংগ্ৰেছ লগতে দেশ দি ইমাৰ্জেঞ্চি লগাই দিয়াৰ ওপৰত টাৰ্গেট কৰি কৈছে কি ইমাৰ্জেঞ্চি সময়তে কোনো জাষ্টিফিকেশ্যন নাকৰি কিনা লোকসভা লগা টাৰ্মটো পঢ়াই দি থাকিছে আৰু এইটো পঢ়াই দিয়া টাৰ্ম সময়তে পুৰা অপজিচনটো জেল দি ৰাখিছে। অপজিচন ৰুল সময়তে কিতাপ আৰু ফিল্ম খান বন্ধ কৰি আৰু মিনিষ্টাৰ লিষ্ট কৰি দি কিনা কংগ্ৰেছ লগতে নিন্দা কৰিছে।
India today stands out in a very separate league of its own. That post Second World War, over 50 countries had become independent and they had their constitution written, but many have changed their constitutions, not just amended them, but our constitution has stood the test of time.
Shrimati Sitaraman Rakwesi ke democracy takut kuri diya laka botli তাকতি থাকি এখন বাচাই দিবলৈ আৰু পাৰিবাৰ ইটা লগতে মুতব দি গলি কংগ্ৰেছ পৰা চৰম নাকৰি কিনে কনষ্টিটিউচনটো বদলি কৰি ৰাখিছে। কথা বতৰাটি ভাগ লৈ কিনে হাউচ দি অপজিচন লগা লিডাৰ মাল্লিকাৰ্জুন খাৰ্গে পৰা চৰকাৰ লগতে কনষ্টিটিউচন কমজোৰ কৰি দিয়াৰ ওপৰত নিন্দা কৰি দিছে। তাৰ পৰা কৈছে কংগ্ৰেছ পৰা ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ হাকটো আনি দি কিনে মানুহখন লগতে ভোট দিবলৈ দিছে। শ্ৰী খাৰ্গে পৰা কৈছে কি স্কিমচ খান MGNREJ, Food Security Act, আৰু লেণ্ড ৰিফৰ্মছ নিচিনাবোৰ দেশ দি ছচিয়েলিজম খান বনাই দিবলৈ লাগিব। তাৰ পৰা চৰকাৰৰ লগতে এণ্টি ৰিজাৰ্ভেশ্যন হোৱা কাৰণে নিন্দা কৰি দিছে যোনটো কাৰণে এইটোৰ পৰা খাচ চেঞ্চাছ কণ্ডাক্ট নকৰি বুলি কৈছে। নাগালেণ্ড গভৰ্ণৰ লাগানী চেম্পা 53rd বিজয় দিৱস চেলিব্ৰেশ্যনছটো জাখামা মিলিটাৰী ষ্টেচন দি আজি যোগ লৈছে। অকেশ্যনটিৰ কথা কৰি গভৰ্ণৰ বা কৈছে কি বিজয় দিৱস লগা এইটো বেছি ডাঙৰ অকেশ্যন বা আমি খান লগা আৰ্মড ফৰ্চেছ লগা বাহাদুৰ আৰু ছেক্ৰিফাইচ খান লগতে মান কৰি আছে। তাৰ পৰা কৈছে কি 16 ডিচেম্বৰ 1971 লগা জেট পৰা খালী চিমনা খান দুবাৰ বনাই দিয়া নহয় কিন্তু এইটোৰ পৰা ইজাদ কোৰিয়া ন্যায় আৰু হিউমেনিটিটো মিলিয়ন মানুহখন লগতে উৱা পেচানি দিছে শ্ৰীগানিছেন বা কৈছে কি ডেডিকেটেড চিপাহী খান বা বাহাদুৰ আৰু ৰিজিলিয়েন্স দেখাই কিনে শান্তি আৰু ছভৰেণ্টিটো আনি দিছে তাৰ পৰা কৈছে কি তাই খান পৰা কামিয়াব কৰি জিত আৰু এইটো জিত লগতে আনি দিয়া চেক্ৰিফাইচ থকা আত্মাটো আজি আমি খান পৰা মনাই আছে গভৰ্ণৰ বা তেজপুৰ আদি ছাৰ্ভিচমেন আৰু ছাৰ্ভিচ ৱেমেন খান লগতে বধাই দি কিনে তাই খানটো কমিটমেণ্ট আৰু ছাৰ্ভিচ লগা টেষ্টমেন একটা হিচাপে থাকি আছে বুলি কৈছে তাৰ পৰা কৈছে কি এইটো সময় মানিয়া পৰা খালী যাই যোৱা লগা ডাঙৰ মান ইতিহাসটো ৱাপাছ জীয়াত কৰিয়া নহয় হৈলবি আমি খান লগা আৰ্মড ফৰ্চেছ পৰা মিল মিলাপ বাহাদুৰ আৰু ছেক্ৰিফাইচ কৰিয়া লগা ভেলিউজ খান দি নিজেও ৱাপাছ কমিট কৰি বুলি কৈছে আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিব নিমিত্তে আমি খান লগা এক্সেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাটো দি ফলো কৰিবি আপুনি খান পৰা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা আমি শুনিবলৈ পাৰিব চাৰ দিন ৰাখি আগ্নিবীৰ ৰিক্ৰুটমেণ্ট ৰেলীটো নাগালেণ্ড লগা নাও জৱান কাৰণে আজি আই জি ষ্টেডিয়াম কহিমাটি চেৰ কৰিছে ৰিক্ৰুটমেণ্ট ৰেলী ৰাখিয়াৰ পৰা দেশ লগতে ইজাত পৰা সেৱা কৰিবলৈ নাগালেণ্ড লগা নাও জৱান লগতে ইমপ্লয়মেণ্ট সুবিধা দিবলৈ ইণ্ডিয়ান আৰ্মী লগা কমিটমেণ্টো দেখাই আছে আগ্নিবীৰ ৰিক্ৰুটমেণ্ট খান লগা দুচোৰা ভাগটো দেশ লগা আলগ আলগ জাগা দি জন মহেনাটি চুৰু কৰিব আৰু ইটো ভাগ পৰা আৰ্মী লগা ৰিক্ৰুটমেণ্ট প্ৰচিজাৰ দি বদলি দিবলৈ কাম দি ডাঙৰ গৰম উঠাই কিনে বেছি ষ্ট্ৰিম লাইন কৰি এফিচিয়েণ্ট ছেলেকশ্যন কাম খান ৰাখিবলৈ আছে ৰেলী সময় দি কেণ্ডিডেটছ খান লগতে ৰানিং বেচিক ফিজিকেল ফিটনেছ টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট খান কৰিয়াৰ পাছতে মেডিকেল এক্সামিনেশ্যনটো বি ৰাখিছে 235 কেণ্ডিডেটছ থাকে পৰা 145 ৰেলীটি ভাগ লৈছে অণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট চেণ্টাৰ ই ডি চিটো প্ৰাইভেট কলেজেছ দি এইটো লগা পহিলা বেটছটো চাৰ্টিফিকেট ভাগ কৰি দিয়া চেৰেমনি আজি ৰাখি কিনে শেষ হৈছে ই ডি চিটো ষ্টাৰ্টআপ নাগালেণ্ড ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ লগা ইনিচিয়েটিভ হৈ কিনে এইটো চেণ্টাৰ স্কুল অব বিজনেছ পৰা ইমপ্লিমেণ্ট কৰিছে ডাইৰেক্টৰ অব ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ পি টুকো কাবৰা অকেশ্যন দি কথা কৰি নাগালেণ্ড অণ্টাৰপ্ৰিনৰশ্বিপটো চুৰু কৰি কিনে এটা ভাল কেৰিয়াৰ অপশ্যন হৈ যায় আছে বুলি ষ্টুডেণ্টছ খান লগতে মনত হাই দিছে তাৰ পৰা ইনোভেশ্যন আনি দি কিনে জব দিয়া খান হবলৈ কৈছে এনেকুৱা শৈলী আমি খান বা বদলিটো বনাই দিবলৈ পাৰিব 60 নিচিনা ষ্টুডেণ্টছ খানটো টেটিঅ কলেজ ছেইণ্ট জোচেফ কলেজ অটনমাছ ইষ্টাৰ্ণ খ্ৰীষ্টান কলেজ আৰু চি এইচ কলেজৰ পৰা কামিয়াব কৰি ই ডি চি প্ৰগ্ৰামটো খতম হৈছে নাগালেণ্ড ডেপুটি চিফ মেডাছে ৱাই পাটন পৰা কমিউনিটি হলটো ডিমাপুৰ ৰিফিম ইখং এৰালিবিল ডিমাপুৰ দি যোৱা শনিবাৰ খোলাই দিছে স্পেচিয়েল গেষ্ট হিচাপে কথা কৰি পাটন পৰা যোগা কৰি থকা খান লগতে নিজৰ আশপাশ জাগা খান আৰু সমাজ দি নিজৰ জিন্দা থাকিয়া সময় দি শান্তি আৰু মৰম লগা এম্বেচেডৰ সবলী আৰু জীৱনটো খাট্টা আছে বুলি ইয়াত কৰি দিছে তাৰ পৰা সময় ঠিক চলাবলৈ আৰু ইণ্টিগ্ৰিটি লগা দৰকাৰ জনাই কিনে জমা কৰি থাকি এখন লগতে মিলা জৰাই কিনে আগি বঢ়াই যাবলৈ বুলি কৈছে পাটন পৰা মানৱ খান লগতে নিজৰ ট্ৰেডিশ্যনেল কাপৰা মেখেলা ভেলিউ কৰি যতন কৰি ৰাখি কিনে জন্তুৰ পৰা নিজৰ আইডেণ্টিটি দেখাই আছে বুলি কৈছে চেয়াৰমেন ডিমাপুৰ লথা হো তুংচান থুং মৰিবৰা ডিমাপুৰ ৰেফিয়াম ইখং পৰা লথা কমিউনিটিৰ লগতে মদক দিয়াৰ কাৰণে বাধাই দিছে তাৰ পৰা নিজৰ কালচাৰ আৰু ট্ৰেডিশ্যনছ যতন কৰি ৰাখিবলৈ বুলি দৰকাৰ জনাই দিছে আৰু ডেপুটি কমিশ্যনাৰ মুকুকচং চেভিচি পুঁজিৰ পৰা জনাই দিছে মুকুকচং আৰু চাৰিবৰা দিখৌ ৰাস্তা লগা হাইৱেটো চব কিছুম গাড়ী খান কাৰণে এতিয়াৰ পৰা চুৰু কৰি এক মহিনাৰ কাৰণে পূৰা বন্ধ ৰাখিবলৈ আছে তাৰ পৰা কৈছে গেইটো বন্ধ কৰি দিয়াটো ৰাস্তা দি চিমেণ্ট পৰা বনাই দিয়া কাম খান এতিয়া জাৰি থাকি আনিমিতি আছে তাৰ পৰা মুকুকচং পৰা চাৰি মাহ যদি অহা যোৱা কৰিয়া খান লগতে দুচৰাৱালাৰ ৰাস্তা চিৱাক গেট মোৱালেণ্টেন মিৰলং চাৰিবৰা পলা বুলি এডভাইচ দিছে খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে ডিমাপুৰ প্ৰেছ ক্লাব পৰা 25 চাল হুন যাদৱ হাৰ্মিচিং মিডিয়াম ভাইব্ৰেঞ্চি ইণ্টাৰেষ্টিং নিউ ফ্ৰণ্টিয়াৰ্ছ লগা হিন্দি মনাইছে ৰাজ্যসভাৰ পৰা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া লগা 75 চাল ডাঙৰ মনমোহন হিচাপে স্পেচিয়েল কথা বাৰ্তাটো চুৰু কৰি দিছে নাগালেণ্ড গভৰ্ণৰ গাৰিচান খান 53rd বিজয় দিৱস চেলিব্ৰেশ্যনটো জাকানাবলৈ পুলিচ ষ্টেচনটোত যোগ লৈছে আৰু 145 নাগা নাও জীৱন বা আগ্নেয় রিক্রুটমেন্টলি আইটি স্টুডেন্ট পার্সন হয়েছে আর আজ রাতে লাগা নাগামিজ খবর ইমান ডিসেস করে আছি আপনি কান সব কারণে ভাল রাতে হবি।